গীতমালা 113 অধ্যায়। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা, হে জিহুৱাৰ দাগবোৰ প্ৰশংসা কৰা, জিহুৱাৰ নামৰ প্ৰশংসা কৰা। এতিয়াৰ পৰা অনন্ত কাললৈকে জিহুৱাৰ নাম ধন্য হওক। সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত স্থান পৰ্যন্ত জিহুৱাৰ নাম প্ৰশংসিত হওক। জিহুৱা সৰ্বজাতিৰ ওপৰত উন্নত, তেওঁৰ গৌৰৱ আকাশমণ্ডলতকৈও ওখ। আমাৰ ঈশ্বৰ জিহুৱাৰ তুল্য কোন আছে? যিজনাৰ আসন আকাশৰ ওপৰত সমাহীন, যিজনাই নত হৈ আকাশমণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে, তেওঁ ধূলিৰ পৰা দুখীয়াক উঠায়, হাড়ৰ দমৰ পৰা দিনহীনক তোলে, যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোকসকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে। তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা।